এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়া প্ৰধান বাতৰিসমূহত আছে। জনজাতি কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত আজি নতুন দিল্লীত এখন ৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সন্মিলনৰ উদ্বোধনী সত্ৰত ভাষণ দিব। ভেনেজুৱেলাৰ ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগছ চাৰিদিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতলৈ আহিব। বাংলাদেশৰ বিদেশ মন্ত্ৰী খলিলুৰ ৰহমান ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ 81 সংখ্যক অধিৱেশনৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে। গুজৰাটৰ চুৰাটৰ বৰদলি চহৰৰ সমীপত কালি সংঘটিত এটা পথ দুৰ্ঘটনাত 8 লোকৰ মৃত্যু হৈছে। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ মহিলা টি20 ক্ৰিকেট শৃংখলাৰ কালি অনুষ্ঠিত তৃতীয় তথা অন্তিমখন খেলত ইংলেণ্ডে 6 উইকেটত জয়ী হৈ 2-1 শৃংখলা হস্তগত কৰে। জনজাতি কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত আজি নতুন দিল্লীৰ সংহত জাতি উন্নয়ন সংস্থা আৰু সংহত জনজাতি উন্নয়ন প্ৰকল্পসমূহৰ শক্তিশালী কৰাৰ উদ্দেশ্যে এখন ৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সন্মিলনৰ উদ্বোধনী সত্ৰত ভাষণ দিব। চলিত বৰ্ষৰ জনজাতীয় গৰিমা উৎসৱৰ অংশ হিচাপে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে বেংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ নেনো ছায়েন্স আৰু ইঞ্জিনিয়াৰিং চেণ্টাৰত ভাৰ্চুৱেল ব্যৱস্থাৰে এটা প্ৰশিক্ষণ কেন্দ্ৰও মুকলি কৰিব। তেওঁ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ একলব্য আদৰ্শ আৱাসিক বিদ্যালয় স্থাপন কৰা 75টা মহাকাশ পৰীক্ষাগাৰো মুকলি কৰিব। এই সন্মিলনত সমগ্ৰ দেশত জনজাতি উন্নয়নৰ বাবে প্ৰতিষ্ঠানগত ব্যৱস্থাসমূহ অধিক শক্তিশালী কৰা সন্দৰ্ভত আলোকপাত কৰা হ'ব। 26 ৰাজ্য আৰু 4 কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰতিনিধিয়ে এই সন্মিলনত অংশগ্ৰহণ কৰিব। সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ডঃ বীৰেন্দ্ৰ কুমাৰৰ অধ্যক্ষতাত আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনা চমুকৈ PM অজয় সন্দৰ্ভত কেন্দ্ৰীয় পৰামৰ্শদাতা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত আঁচনিখনৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰাৰ লগতে সমগ্ৰ দেশত অনুসূচিত জাতিৰ লোকসকলৰ আৰ্থসামাজিক বিকাশ উন্নত কৰাৰ বিভিন্ন কৌশল সন্দৰ্ভত আলোচনা কৰা হ'ব। আলোচনাত PM অজয় আঁচনিৰ ৰূপায়ণ অধিক শক্তিশালী কৰাৰ লগতে অধিক সংখ্যক যোগ্য হিতাধিকাৰীয়ে যাতে আঁচনিখনৰ সুফল লাভ কৰিব পাৰে তাক নিশ্চিত কৰাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হ'ব। এই আঁচনিৰ অধীনত বাকী থকা প্ৰায় 32,000 গাঁৱৰ বাবে আদৰ্শ গ্ৰামৰ লক্ষ্যত উপনীত হোৱা সন্দৰ্ভতো আলোচনা কৰা হ'ব। ভেনেজুৱেলাৰ ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগছ চাৰিদিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতলৈ আহিব। তেওঁৰ সৈতে দেশখনৰ বৈদেশিক পৰিক্ৰমা, অৰ্থনীতি, বিত্তীয় আৰু বিজ্ঞান প্ৰযুক্তি মন্ত্ৰীকে ধৰি এটা উচ্চস্তৰীয় প্ৰতিনিধিৰ দলো ভাৰত ভ্ৰমণলৈ আহিব। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে এই ভ্ৰমণৰ সময়ত শ্ৰীমতী ৰড্ৰিগছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। এই বৈঠকত বাণিজ্য, বিনিয়োগ, শক্তি, পুনৰ ব্যৱহাৰযোগ্য শক্তি, স্বাস্থ্য যতন আদি বিভিন্ন ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ ন ন দিশ সন্দৰ্ভত আলোচনা কৰা হ'ব। বাংলাদেশৰ বিদেশ মন্ত্ৰী খলিলুৰ ৰহমানক ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ 81 সংখ্যক অধিৱেশনৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছে। অহা ছেপ্টেম্বৰত তেওঁৰ এবছৰীয়া কাৰ্যকাল আৰম্ভ হ'ব। অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত খলিলুৰ ৰহমানে কয় যে তেওঁ মানৱ অধিকাৰ সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ কাম কাজসমূহ আগবঢ়াই নিব আৰু তেওঁৰ কাৰ্যকালত সকলো সদস্য ৰাষ্ট্ৰৰ সৈতে সহযোগিতাৰে কাম কৰি যাব। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ বাবে হোৱা নিৰ্বাচনত খলিলুৰ ৰহমানে 99টা ভোট লাভ কৰাৰ বিপৰীতে ছাইপ্ৰাছৰ বহুপাক্ষিক বিষয়সমূহৰ বিশেষ ৰাষ্ট্ৰদূত এণ্ড্ৰিয়াছ কাকৰিছে 91টা ভোট লাভ কৰে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ 193 সদস্য ৰাষ্ট্ৰই আজি 2027-28 কাৰ্যকালৰ বাবে 15 দেশীয় নিৰাপত্তা পৰিষদৰ 5 নতুন অস্থায়ী সদস্য নিৰ্বাচন কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ 81 সংখ্যক অধিৱেশনৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা বাংলাদেশৰ বিদেশ মন্ত্ৰী ডঃ খলিলুৰ ৰহমানক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে কয় যে ভাৰত আৰু বাংলাদেশৰ মাজৰ বহুপাক্ষিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ডঃ ৰহমানৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ তেওঁ আগ্ৰহী। চলিত বৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰৰ বাবে চৰকাৰে আবেদনৰ আহ্বান কৰিছে। অহা 31 জুলাই এই আবেদন জমা দিয়াৰ শেষ দিন ধাৰ্য কৰা হৈছে। উল্লেখযোগ্য যে সাহসিকতা, সমাজসেৱা, পৰিৱেশ, ক্ৰীড়া, কলা সংস্কৃতি আৰু বিজ্ঞান প্ৰযুক্তিৰ লগতে বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা ব্যতিক্ৰমী অৱদানৰ বাবে ৰাষ্ট্ৰপতিৰ দ্বাৰা এই শিশুসকলক সন্মানীয় বঁটা প্ৰদান কৰি অহা হৈছে। awards.gov.inত ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলৰ জৰিয়তে জনসাধাৰণে ইয়াৰ বাবে আবেদন কৰিব পাৰিব বুলি মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। গুজৰাটৰ চুৰাটৰ বৰদলি চহৰৰ সমীপত কালি সংঘটিত এটা পথ দুৰ্ঘটনাত 8 লোকৰ মৃত্যু হৈছে। মহাৰাষ্ট্ৰ ৰাজ্যিক পথ পৰিবহণ নিগমৰ 2 বাছৰ মাজত মুখামুখিকৈ সংঘৰ্ষ লগাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়। এই দুৰ্ঘটনাটোত আহত 15 অধিক লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইফালে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটত সংঘটিত এই দুৰ্ঘটনাৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে নিহতসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। উপৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি এই কঠিন সময়ত তেওঁলোকৰ সাহস আৰু শক্তিৰ বাবে প্ৰাৰ্থনা জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও নিহতসকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি কয় যে দুৰ্ঘটনাস্থলীত উদ্ধাৰ অভিযান চলি আছে আৰু কৰ্তৃপক্ষই সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াই আছে। লগতে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিজন মৃতকৰ পৰিয়ালবৰ্গলৈ 2,00,000 আৰু আহতসকলক 50,000 আৰ্থিক সাহায্য দিয়াৰ কথাও ঘোষণা কৰা হৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে তেলেংগানা ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে কালি নতুন দিল্লীৰ তেলেংগানা ভৱনত আয়োজিত এখন প্ৰদৰ্শনী মুকলি কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীনবীনে কয় যে ৰাজ্যখনে চহকী সাংস্কৃতিক ঐতিহ্য, সৃষ্টিশীলতা আৰু উদ্যোগিক উৎসাহৰ বাবে বিশেষ স্বীকৃতি লাভ কৰিছে। এই প্ৰদৰ্শনী তেলেংগানাৰ সাংস্কৃতিক ঐতিহ্যৰ লগতে দেশৰ সভ্যতাগত ঐতিহ্য সন্দৰ্ভত আলোকপাত কৰা হ'ব। কালি কাৰ্যসূচীত তেলেংগানাৰ বিজেপিৰ সভাপতি এম ৰামচন্দ্ৰ ৰাও উপস্থিত আছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি নতুন দিল্লীত নেপালৰ ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টীৰ অধ্যক্ষ ৰবি লামিছানেৰ নেতৃত্বত অহা প্ৰতিনিধি দলৰ এখন বৈঠকত মিলিত হয়। এই বৈঠকতে শ্ৰীশ্বাহে ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টীয়ে শেহতীয়াকৈ লাভ কৰা নিৰ্বাচনী সফলতাৰ বাবে লামিছানেক অভিনন্দন জ্ঞাপন কৰাৰ লগতে নেপালৰ নতুন চৰকাৰৰ সফল কাৰ্যকালৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। বৈঠকৰ সময়ত দুয়োপক্ষই ভাৰত আৰু নেপালৰ মাজৰ ঐতিহাসিক আৰু বিশেষ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে। লগতে পাৰস্পৰিক সহযোগিতা, জনসাধাৰণৰ মাজৰ সম্পৰ্ক আৰু দ্বিপাক্ষিক অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে দুয়োপক্ষই একেলগে কাম কৰি যোৱাৰ সংকল্প লয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি মেক্সিকোৰ বিদেশ মন্ত্ৰী ৰবেৰ্টো ভেলাস্কোৰ আলভাৰেজৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে। সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা বাৰ্তাত ডঃ জয়শংকৰে মেক্সিকোৰ নতুন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰা আলভাৰেজক অভিনন্দন জ্ঞাপন কৰে। ডঃ জয়শংকৰে কয় যে দুয়োগৰাকী নেতাই ভাৰত আৰু মেক্সিকোৰ মাজৰ দ্বিপাক্ষিক সহযোগিতা অধিক শক্তিশালী কৰাৰ উপৰি বিভিন্ন বহুপক্ষীয় মঞ্চত ঘনিষ্ঠভাৱে কাম কৰাৰ ক্ষেত্ৰতো সন্মতি প্ৰকাশ কৰিছে। লগতে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অনাগত দিনবোৰত আৰু অধিক সুদৃঢ় হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। দিল্লীৰ এখন আদালতে কালি চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীটৰ প্ৰশ্ন কাকত ফাদিলৰ গোচৰত 5 অভিযুক্তৰ ন্যায়িক জিম্মাৰ ম্যাদ 15 বৃদ্ধি কৰিছে। বিশেষ ন্যায়াধীশ অজয় গুপ্তাই অভিযুক্ত মুংগিলাল, বিকাশ বিলাল, দীনেশ বিৱাল, জয়েশ যাদৱ আৰু ধনঞ্জয় লোখাণ্ডেৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধিৰ বাবে CBIয়ে দাখিল কৰা আবেদন গ্ৰহণ কৰে। উল্লেখযোগ্য যে পদাৰ্থ বিজ্ঞানৰ অধ্যাপক মনীষা সঞ্জয় হাৱালদাৰ, শিশু চিকিৎসক ডাঃ মনোজ শিৰুৰে আৰু পদাৰ্থ বিজ্ঞানৰ শিক্ষক তেজছ হৰ্ষদ কুমাৰক 14 বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। CBIয়ে প্ৰশ্ন কাকত ফাদিলৰ গোচৰৰ সংক্ৰান্তত এতিয়ালৈকে 13 অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। যোৱা মাহত নীটৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ অভিযোগৰ বাবে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই 3 মে'ত অনুষ্ঠিত এই পৰীক্ষা বাতিল কৰিছিল। এই পৰীক্ষা 21 পুনৰ অনুষ্ঠিত হ'ব। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ মহিলা টি20 ক্ৰিকেট শৃংখলাৰ কালি অনুষ্ঠিত তৃতীয় তথা অন্তিমখন খেলত আয়োজক দেশ ইংলেণ্ডে 6 জয়ী হৈ 2-1 শৃংখলা হস্তগত কৰে। ভাৰতৰ মহিলা দলটোৱে খেলখনত প্ৰথমে বেট ধৰি নিৰ্ধাৰিত বিশ অভাৰত 5 উইকেট হেৰুৱাই 180 সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ইংলেণ্ডে 18 আৰু 3 বলতেই 4 বিনিময়ত 184 সংগ্ৰহ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা চমুকৈ আকৌ। জনজাতি কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত আজি নতুন দিল্লীত এখন ৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। ভেনেজুৱেলাৰ ৰাষ্ট্ৰপতি ডেলছি ৰড্ৰিগ 4 ভ্ৰমণসূচীৰে আজি ভাৰতলৈ আহিব। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ মহিলা টি20 ক্ৰিকেট শৃংখলাৰ কালি অনুষ্ঠিত তৃতীয় তথা অন্তিমখন খেলত ইংলেণ্ডে 6 জয়ী হৈ 2-1 শৃংখলা হস্তগত কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।